পডকাষ্টৰ সমূহ শ্ৰোতালৈ নমস্কাৰ। শ্ৰোতাসকল, আজিৰ আমাৰ পডকাষ্টত আমি লগ পাইছোঁ অসমৰ এগৰাকী প্ৰতিষ্ঠিত লেখিকা জুৰি বৰা বৰগোহাঁইক। এয়া আজিৰ আমাৰ মাজত জুৰি বৰা বৰগোহাঁই।
বাইদেউ, প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ।
হয়, নমস্কাৰ।
হয়, আপুনি এগৰাকী প্ৰতিষ্ঠিত লেখিকা।
হয়,
আপোনাৰ ইতিমধ্যে বহুকেইখন উপন্যাস প্ৰকাশ হৈছে আৰু যথেষ্ট সমাদৰ হৈছে। আপুনি যেতিয়া উপন্যাস এখন লিখে, কিমান আপুনি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰে?
মানে উপন্যাসখনৰ পৰিসীমাটোৰ ওপৰত নিৰ্ভৰ কৰে যে মই যেতিয়া উপন্যাসখন লিখিম বুলি ভাবোঁ, মই তেতিয়া উপন্যাসখন কিমানৰ পৰা কিমানলৈকে লিখিম সেইখিনি নিৰ্ধাৰণ কৰি লওঁ, সেইমতে ক্ষেত্ৰ অধ্যয়ন কৰোঁ। ধৰি ল'লোঁ, এতিয়া মই সিহঁতখন লিখিছিলোঁ, তাত মই এঘাৰগৰাকী ধৰ্ষিত নাৰীৰ কথা লিখিবলৈ গৈছিলোঁ। এঘাৰগৰাকী ধৰ্ষিত নাৰীৰ কথা লিখিবলৈ যাওঁতে মই সেই এঘাৰগৰাকী মানুহক লগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তেনেকৈ মোৰ পৰিসীমাটো নিৰ্ধাৰণ কৰিলোঁ।
বাধা নাহেনে?
বহুত আহে, বেয়া ব্যৱহাৰতকৈ মই কেতিয়াবা ফোনত দাবী ধমকি শুনো। আৰু এতিয়াও যিখন মোৰ শেহতীয়া উপন্যাস কেমোফ্লেজ ওলাইছে, তাতো মোক কৈছে এইবোৰ কথা লিখিবলৈ সাহস কেনেকৈ পালে। মই ওলোটাই কৈছোঁ যে এগৰাকী লেখকক এনেকৈ কথা ক'বলৈ তেখেতে সাহস কেনেকৈ পালে। মই আচলতে ভয় নকৰোঁ, সৃষ্টিশীল, গতিকে চাগে মোৰ একোলৈ ভয় নালাগে।
চৰিত্ৰ অধ্যয়নটো কেনেকৈ কৰে? ভিক্ষাৰী এটা দিব লাগিব, চোৰ এটা কথা লিখিব লাগিব।
হয়, মই খুব তেওঁলোকৰ বডি লেংগুৱেজ বা যিটো শৰীৰৰ ভাষা সেইটো মই খুব চাই থাকোঁ। যদি মই উপন্যাসখনত ভাবিলোঁ যে মই এজন চোৰৰ কথা লিখিম, তেতিয়াহ'লে মই তেওঁ নজনাকৈ, চোৰজনে নজনাকৈ তেওঁৰ ভাষাটো, তেওঁৰ বডি লেংগুৱেজটো মই
চিটুৱেশ্যনটো
চাবলৈ চেষ্টা কৰোঁ। মই আগতা সুধি সুধি যে চোৰ এজন মোক লাগিছিলে, চোৰ এজন ঘৰত কেনেকৈ থাকে, সেইটো মই আঁতৰে আঁতৰে চাই থাকোঁ। তেনেকৈ মই চৰিত্ৰবিলাক নিৰ্বাচন কৰোঁ।
হয়, তেনেকৈ অধ্যয়ন কৰিবলগীয়া হয়। আচ্ছা, সপোনে বাৰু উপন্যাস লিখাত সহায় কৰেনে?
সপোনে মানে ৰাতি হোৱা সপোনেতো উপন্যাস লিখাত মোক সহায় নাই কৰা, কিন্তু মই উপন্যাস শুই থাকোঁতেই লিখোঁ। কাৰণ মই মনৰ ভিতৰত চৰিত্ৰবিলাক লৈ ফুৰোঁ, কেতিয়াবা মোৰ টোপনি অহা নাই, মই তেতিয়া ভাবি থাকোঁ মই চৰিত্ৰটো এনেকৈ লিখিম, তেনেকৈ লিখিম, তেনেকৈ লিখিম, তেনেকৈ মই এটা সপোন নিৰ্মাণ কৰোঁ আৰু তেনেকৈ উপন্যাস লিখোঁ।
কেতিয়াবা সপোনত দেখা ঘটনাই লিখনিত
কিছুমানক কৰে, মই বহুতক জানো এই বস্তু, এই কাহিনীটো মই সপোনত পাইছিলোঁ বা এনেকুৱা, মোৰ ক্ষেত্ৰত হোৱা নাই। মামণি বাইদেউ এটা কথা কৈছিলে যে তেওঁ যেতিয়া বৃন্দাবন গৈছিলে, বৃন্দাবনৰ যিসকল বিধৱা মহিলা দেখিছিলে, সেইসকলক তেওঁ বহুদিন আগতে সপোনত দেখিছিলে, কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই এতিয়ালৈকে।
আৰু বানানৰ ক্ষেত্ৰত আপুনি সৰুৰ পৰাই খুব সজাগ আছিলে?
নহয়, একেবাৰে নহয়, মোৰ বানান এতিয়াও ভুল, কাৰণ মই পঢ়িছোঁ ৰাজনীতি বিজ্ঞান আৰু ইংৰাজী মাধ্যম, মানে মোৰ মাধ্যমটো ইংৰাজী নাছিল, কিন্তু আমি মেজৰ পেপাৰ ইংৰাজীত লিখিব লগা হৈছিলে। গতিকে অসমীয়া ভাষাটোৰ বানানৰ ক্ষেত্ৰত মই বিৰাট দুৰ্বল এতিয়াও। এতিয়াও মই কিবা শব্দ, তাতে বিচনীখন, বিচনী বুলি যেতিয়া মই লিখোঁ, বদ হুঁচৰি কাৰটো গম পালোঁ, নদ হুঁচৰি কাৰণে দীঘৈ কাৰণে মই বহুত দেৰি ভাবি থাকোঁ,
ডিক্সনেৰীখন
লাগে আৰু। বা তেনেকে গধূলি বুলি ক'লে গধূলি হুঁচৰি কাৰণে দীঘৈকাৰ, খৰাহী বুলি ক'লে সেই বস্তুবোৰক লৈ মোৰ এতিয়াও কিন্তু মই
খেলিমেলি এটা আহে, সেইটো স্বাভাৱিক।
হয়, যিহেতু আৰু মই অসমীয়া, অসমীয়াৰ নহয় সেইটো কাৰণে অসমীয়া।
আপোনাৰ এখন উপন্যাস লিখোঁতে কিমান দিনত সেইখন ৰাইজৰ মাজত যায়গৈ?
মানে ফিল্ড ষ্টাডি মোৰ বহুত দিন লাগে, দুবছৰ তিনিবছৰ ফিল্ড ষ্টাডিত লাগে, লিখিবলৈ মোক বেছি সময় নালাগে, মই ছমাহত লিখি দিব পাৰোঁ।
লিখনিটোত কেতিয়াবা দেখা যায় যে দুশাৰিতে কিছুমানে লিখিছে, কিছুমানে তাক একদম ভাঙি ছিঙি বুজাইছে, সম্ভৱ সেই ভাঙি ছিঙি বুজালে চাগে বেছি উপন্যাস,
মানে সেইটো পাঠকৰ ওপৰত নিৰ্ভৰ কৰে। উপন্যাসবোৰ সাধাৰণতে সকলো পাঠকে পঢ়ে, সেইটো কাৰণে আপুনি উপন্যাসখন বহুত জটিলকে লিখিব নোৱাৰে, বিশেষকৈ অসমত, কিন্তু গল্প পাৰে, গল্প আমাৰ পাঠকখিনি অলপ বেলেগ হয়, গতিকে গল্প আপুনি ভাঙি ছিঙি নিলিখি দুশাৰিতেও লিখি থ'ব পাৰে, কিন্তু উপন্যাস অলপ সহজকে লিখিলে মানুহে ভাল পায়।
হয়, যেতিয়া আপুনি উপন্যাস এখন লিখে, তেতিয়া আপুনি কেতিয়া সন্তুষ্টি প্ৰকাশ কৰে? লিখি থাকোঁতে আপোনাৰ দুধুৰ মধুৰ লাগে নেকি, মোৰ হৈছেনে নাই এনেকুৱা কিবা এটা?
লিখি থাকোঁতে নালাগে মোৰ, কেতিয়া লাগে যেতিয়া উপন্যাসখন শেষ হয়, পাব্লিছ হয়, তাৰপিছত মোৰ খুব মানসিক এটা যন্ত্ৰণা হয় যে উপন্যাসখন মই এনেকৈ লিখিব পাৰিলোঁ, সেইথান এনেকৈ লিখিব পাৰিলোঁ, আমাৰ খুব ভয় লাগে তেতিয়া, যেতিয়া মোৰ হাতত কিতাপখন পৰেহি মই বেলেগ ভয় খাওঁ।
তেতিয়া আপুনি প্ৰথমতে পঢ়ি পেলাই বাৰু কেতিয়াবা নিজেও গম পায় অঁ মই ভাল লিখিছোঁ এনেকুৱা আপুনি?
নাই, সেই বস্তুটো অহা নাই আজিলৈকে। মই সদায় মনৰ ভিতৰত ভাবি থাকোঁ মোৰ যিখন উপন্যাস পঢ়ি মই নিজে সুখী হ'ম সেইখন এতিয়ালৈকে লিখা হোৱাই নাই।
কেতিয়াবা এনেকুৱাও হয়, আমি কিবা এটা গান এটা গাই দিছোঁ লগৰজনে, এইটো ভাল গাইছ, কিন্তু
আপুনি
ভাল লিখে মই ভালকে জানো, কিন্তু এই ফিলিংছটো মই আপোনাৰ পৰা জানিব
এইটো মানে অহা নাই এতিয়ালৈকে। উপন্যাসবোৰ প্ৰত্যেকখন উপন্যাসে লিখি যেতিয়া বজাৰলৈ আহে তাৰপিছত মোৰ ভাৱ হয় ইছৰাম মোৰ উপন্যাসখন আৰু ভাল কৰিব পাৰিলোহেঁতেন,
এইখিনি এনেকুৱা কৰিব পাৰিলোঁ,
এইখিনিতে এনেকুৱা কৰিব পাৰিলোহেঁতেন, পঢ়ি পঢ়ি চালে যেন মই এইখন কিনো লিখিলোঁ এনেকুৱা নিচিনা ভাৱ হয়।
আপুনি এতিয়া আপোনাৰ কি পৰিকল্পনা কৰি আছে?
এতিয়া মই নিম্নবৰ্গীয় চৰ্চাৰ ওপৰত অলপ উপন্যাস লিখি আছো, মানে ভাবি আছো, পঢ়া শুনা কৰি আছো। অসমীয়া ভাষাত নিম্নবৰ্গীয় চৰ্চাটো বৰকৈ হোৱা নাই, বেংগলীতে যিমান হৈছে ইংৰাজী আৰু বেংগলীত, গতিকে সেইবোৰকে মই অলপ পঢ়া শুনা কৰি দুই এটা প্ৰবন্ধ লিখি আছো।
হয় হয়, এতিয়াতো এনেকুৱাও হৈছে শুনিবলৈ বেয়া হ'লেও যে আমাৰ আজিকালি আগতে এতিয়া পেপাৰখনো পঢ়িবলৈ এৰিছে, এক শ্ৰেণী মানুহে কিন্তু এতিয়াও কিতাপ পঢ়িয়ে থাকে।
অঁ, সেই কথাটোক লৈ মোৰ অৱশ্যে এনেকুৱা হয় যে মই নিজে গম পাওঁ যে কিছু পাঠক এতিয়াও আছে, আগতেওতো চব মানুহে কিতাপ পঢ়া নাছিল, এতিয়াও আছে, সেইটো কাৰণেতো বজাৰখন চলি আছে, পঢ়া মানুহ আছে, গতিকে পাব্লিকেশ্যন নতুন নতুন ওলাই আছে।
হয়, পৰামৰ্শ দিয়কচোন ন লেখাৰুসকলক, কণ কণ শিশুসকলক কেনেকৈ লিখা মেলাত আগবাঢ়িব, কণ পৰামৰ্শ লাগে আপোনাৰ পৰা?
মানে আমাৰ মানে গোটেই বস্তুটো এনেকুৱা হ'ল, মানুহৰ সৃষ্টিশীলতা বহুত কমি গ'ল, এতিয়া আমি মানুহ ক্ৰিয়েটিভ মানুহ নহয়, কাৰণ আমাৰ ইমান সামাজিক মাধ্যম আছে, আমি আনৰবোৰ চাই থাকিয়ে ভাল পাওঁ, গতিকে আমাৰ নিজৰ ভিতৰত কি কি বস্তু আছে আমি নজনা হৈ গ'লোঁ। আমি আচলতে চব মানুহে লেখক, কাৰণ আমি সাধু কওঁ নহয়, আমি ষ্টৰি টেলাৰ, আমি চবেই কাহিনী কওঁ নহয়। আপুনি বজাৰলৈ আহিলে, অহাৰ পিছত কাৰোবাক লগ পালে, ঘৰত গৈতো কৈছেগৈ, আপুনি লগে লগে এটা কথা ক'লেই সেইটোতো এটা কাহিনী নহয় জানো, আমি আচলতে কাহিনী, সকলো কাহিনীকাৰ, আমি সকলোৱে ষ্টৰি টেলাৰ, গতিকে সেইটো লিখিবলৈ ধৈৰ্য লাগিব, সময় লাগিব, পঢ়াটো বহুত ডাঙৰ, আমাৰ পঢ়াটো বহুত কমি গ'ল। কোনোবাই যদি নদী বান্ধক লৈ এটা উপন্যাস লিখিব খুজিছে, এখন উপন্যাস, তো নদী বান্ধৰ গোটেই ইতিহাসটো পঢ়িব লাগিব, নদী বান্ধে গোটেই বিশ্বত কি কি সমস্যা কৰিলে সেইবোৰ পঢ়িব লাগিব, তাৰপিছতে তেওঁ অসমৰ নদী বান্ধক লৈ তেওঁ এখন কিতাপ লিখিব পাৰিব, মানে তেনেকুৱা ধৰণৰ।
হয় হয়, বাৰু বাইদেউ ভাল লাগিলে, আমি খুব কম সময় কথা পাতিলোঁ, আমাৰ দুটামান প্ৰশ্ন আছিল, আপুনি সদুত্তৰ।
হয়, মোৰো ভাল লাগিলে আপুনি প্ৰশ্ন সুধিলে।
হয়, আমাৰ পাঠক সমাজেও ভাল পাব, আমাৰ শ্ৰোতা সমাজেও ভাল পাব, আৰু তেতিয়াহ'লে কথা বতৰা সামৰিছোঁ। আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আপুনি আৰু লিখক, আমাৰ সমাজ পৰিৱৰ্তন কৰিব পৰা কিতাপ লিখক, যাতে আপোনাৰ কিতাপ পঢ়ি আমাৰ সমাজ পৰিৱৰ্তন হয়, আমাৰ মানসিকতাৰ পৰিৱৰ্তন হয় আৰু শুদ্ধ পথ গ্ৰহণ কৰে। আপোনালৈ ধন্যবাদ।
হয়, আপোনালোককো ধন্যবাদ, মই সন্মানিত।
আজিৰ আমাৰ পডকাষ্টত আমি কথা পাতিলোঁ অসমৰ এগৰাকী প্ৰতিষ্ঠিত লেখিকা জুৰি বৰা বৰগোহাঁইৰ সৈতে। আজিৰ পডকাষ্টৰ পৰা মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছোঁ। শুনি থাকিব আছামিজ লাইফ এণ্ড কালচাৰ, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।